エア赤フバネ。এতিয়াৰ বাতৰি সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰি সমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি তেওঁৰ 5খন দেশ ভ্ৰমণৰ কাৰ্যসূচী সামৰি নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাঞ্চিত হ'বলগীয়া 27 সংখ্যক পূব মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বেংক ব্যৱস্থাৰ বহিৰ্ভূত বিত্তীয় কোম্পানীৰ পৰা ঋণৰ ধন আদায় কৰা প্ৰক্ৰিয়া নিকা, সহানুভূতিপূৰ্ণ আৰু সন্মানজনক হ'ব লাগে বুলি উল্লেখ কৰিছে। গুজৰাটৰ বডোদৰা জিলাত কালি এখন দলং খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 12 বৃদ্ধি পাইছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত শৃংখলাৰ তৃতীয়খন টেষ্ট আজি লৰ্ডছত আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 5খন দেশ ভ্ৰমণৰ কাৰ্যসূচী সামৰি আজি নতুন দিল্লীত উপস্থিত হৈছে। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত ঘানা, ত্ৰিনিদাদ আৰু টবাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়াৰ মুৰব্বীসকলৰ সৈতে ভাৰত আৰু এই দেশসমূহৰ মাজত সম্পৰ্ক সুদৃঢ় কৰা সন্দৰ্ভত আলোচনা কৰে। শ্ৰীমোদীয়ে লগতে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত ব্ৰিকছ শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰে। গ্লোবেল ছাউথ অৰ্থাৎ অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে পিছপৰা দেশসমূহৰ লগতে আটলাণ্টিকৰ দুয়োপাৰে অংশীদাৰিত্ব শক্তিশালী কৰা আৰু ব্ৰিকছ, আফ্ৰিকীয় সংঘ, ইকোৱাচ আৰু কেৰিকমৰ দৰে বহুপাক্ষিক মঞ্চসমূহত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে এই দেশকেইখন ভ্ৰমণ কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাঁচীত হ'বলগীয়া 27 সংখ্যক পূব মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকত দেশৰ পূব অঞ্চলৰ ৰাজ্য ঝাৰখণ্ড, বিহাৰ, ওড়িশা আৰু পশ্চিমবংগৰ 70 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী মোহন চৰণ মাঝী, উপ মুখ্যমন্ত্ৰী পাৰ্বতী পৰিদা, মন্ত্ৰী মুকেশ মহালিংগমে ওড়িশাক প্ৰতিনিধিত্ব কৰিব। বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু পশ্চিমবংগৰ মন্ত্ৰী চন্দ্ৰিকা ভট্টাচাৰ্যই ৰাজ্য দুখনৰ হৈ এই বৈঠকত প্ৰতিনিধিত্ব কৰিব। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে মুখ্য সচিব, গৃহ সচিব, আৰক্ষী মহানিৰ্দেশক আৰু বিভিন্ন বিষয়াৰ সৈতে এই বৈঠকত ঝাৰখণ্ডক প্ৰতিনিধিত্ব কৰিব। বৈঠকত ঝাৰখণ্ড, বিহাৰ, ওড়িশা আৰু পশ্চিমবংগৰ মাজৰ আন্তঃৰাজ্যিক বিষয়সমূহ আলোচনা কৰাৰ লগতে পূৰ্বৰ পৰিষদীয় বৈঠকৰ অগ্ৰগতি আৰু সিদ্ধান্তসমূহ পৰ্যালোচনা কৰা হ'ব। আজি গুৰু পূৰ্ণিমা। ভাৰতীয় পৰম্পৰাত গভীৰভাৱে শিপাই থকা হিন্দু ধৰ্মৰ এই পবিত্ৰ দিনটো শিক্ষাগুৰুসকলৰ সন্মানাৰ্থে উৎসৰ্গা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমা উপলক্ষে সমূহ দেশবাসীলৈ শুভেচ্ছা জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও দেশবাসীক গুৰু পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰি ভাৰতীয় পৰম্পৰাত গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কৰ গুৰুত্বত আলোকপাত কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো সকলোকে গুৰু পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সনাতনী সংস্কৃতিত গুৰু পূৰ্ণিমাৰ গুৰুত্বৰ কথা উল্লেখ কৰে। তেওঁ কয় যে জীৱন গঢ়াৰ যিকোনো ক্ষেত্ৰতে গুৰুৰ ভূমিকা সদায় অমূল্য। কৰ্ণাটকৰ বিধায়ক এছ এন চুব্বাৰেড্ডী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে অপ্ৰকাশিত বিদেশী সম্পত্তি ৰখাৰ অভিযোগ সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি বেংগালুৰুৰ 5টা স্থানত তালাচী অভিযান চলায়। বিধি বলবৎকাৰী সঞ্চালকালয়ে অভিযুক্তসকলৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে তেওঁলোকৰ সহযোগীসকলৰ গৃহতো অভিযান চলায়। অভিযুক্তসকলৰ বিৰুদ্ধে বিদেশী একাউণ্টত ধন জমা ৰখা, বিভিন্ন বাহনত কৰা বিনিয়োগ আৰু মালয়েছিয়া, হংকং আৰু জাৰ্মানীকে ধৰি বিভিন্ন দেশত স্থাৱৰ সম্পত্তি থকাৰ গোচৰ আছে। জম্মুৰ ভগৱতী নগৰ মূল শিবিৰৰ পৰা আজি পুৱা 7,300ৰো অধিক তীৰ্থযাত্ৰীৰ এটা দল অমৰনাথৰ পবিত্ৰ গুহা দৰ্শনৰ বাবে ৰাওনা হয়। ভগৱতী নগৰ শিবিৰৰ পৰা 284খন বাহনেৰে তীৰ্থযাত্ৰীসকলক লৈ যোৱা হৈছে। কালি পৰ্যন্ত 17,000ৰো অধিক লোকে অমৰনাথ ধামত পূজা অৰ্চনা কৰে। এই বছৰ অমৰনাথৰ পবিত্ৰ গুহা দৰ্শনৰ বাবে যোৱা তীৰ্থযাত্ৰীৰ সংখ্যা 1,28,000ৰো অধিক হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বেংক ব্যৱস্থাৰ বহিৰ্ভূত বিত্তীয় কোম্পানী NBFCৰ পৰা ঋণৰ ধন আদায় কৰা প্ৰক্ৰিয়া নিকা, সহানুভূতিপূৰ্ণ আৰু সন্মানজনক হ'ব লাগে বুলি উল্লেখ কৰিছে। তেওঁ লগতে ঋণ আদায় কৰা প্ৰক্ৰিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিকা প্ৰক্ৰিয়া সংহিতাৰ সৈতে অনুৰূপ হোৱা উচিত বুলি উল্লেখ কৰে। নতুন দিল্লীত NBFC চিম্পজিয়ামত দিয়া ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিত্তীয় অন্তৰ্ভুক্তিৰ আঁৰত বিত্তীয় শোষণ কৰিব নালাগে। গ্ৰাহকৰ প্ৰয়োজন তথা ঋণ ঘূৰাই দিয়াৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰিহে ঋণ দিয়া উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন এলেকা পৰৱৰ্তী 6 দিনলৈ মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণৰ কবলত পৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। এই অঞ্চলসমূহৰ লগতে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু বিদৰ্ভত পৰৱৰ্তী দুদিনৰ বাবে ধাৰাষাৰ বৰষুণৰ আগজাননী দি অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে দেশৰ উত্তৰ আৰু পূব অংশতো মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰ, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, হিমাচল প্ৰদেশ আৰু পূব উত্তৰ প্ৰদেশত আজিৰ দিনটোত আৰু ৰাজস্থানৰ পূব অংশৰ লগতে উত্তৰাখণ্ডত অহা 15 জুলাই পৰ্যন্ত বতৰৰ এনে পৰিস্থিতি অব্যাহত থাকিব বুলিও বিভাগীয় আগজাননীত প্ৰকাশ কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি কেৰালাৰ লগতে কৰ্ণাটকৰ উপকূলীয় অঞ্চলসমূহো আজিৰ দিনটো ধাৰাষাৰ বৰষুণৰ কবলত পৰিব। ইপিনে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কালি সন্ধিয়া এজাক প্ৰচণ্ড বৰষুণে জনসাধাৰণক গৰমৰ পৰা সকাহ দিয়াৰ লগতে ঠায়ে ঠায়ে পানী আবদ্ধ হৈ পৰাৰ ফলত যাতায়াত ব্যৱস্থাও ব্যাহত হয়। গুজৰাটৰ ভদোদৰা জিলাত কালি এখন দলং খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 12লৈ বৃদ্ধি পাইছে। আজি 3জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে। জিলা প্ৰশাসনে নিৰন্তৰ উদ্ধাৰ অভিযান নিৰীক্ষণ কৰি আছে। ইপিনে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি গান্ধীনগৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়টো আলোচনা কৰা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বড়োদৰা জিলাৰ পাদ্ৰাৰ সমীপৰ গম্ভীৰা দলঙৰ এটা অংশ কালি পুৱা খহি পৰাত বহুকেইজন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য কেইবাজনো আহত হয়। প্ৰায় 4 দশক পুৰণি দলংখন ভাগি পৰাত কেইবাখনো বাহন মহীসাগৰ নদীত পৰি যায়। বড়োদৰা জিলা প্ৰশাসনকে ধৰি স্থানীয় কৰ্তৃপক্ষ ততালিকে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাই দেশখনত আন দেশৰ কোনোধৰণৰ নিয়ন্ত্ৰণ চলি থকা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰা মন্তব্যৰ সত্যতা অস্বীকাৰ কৰিছে। ব্ৰাজিলত উৎপাদিত সামগ্ৰীৰ ওপৰত 50% কৰ আৰোপ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৰা ঘোষণাৰ প্ৰত্যুত্তৰত তেওঁ এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ আৰোপ কৰা কৰৰ ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰি শ্ৰীট্ৰাম্পে আমেৰিকাৰ প্ৰযুক্তি কোম্পানীসমূহৰ বিৰুদ্ধে আক্ৰমণৰ সূচনা কৰা বুলি ব্ৰাজিলক দোষাৰোপ কৰিছে। তদুপৰি তেওঁ 2022 বৰ্ষৰ নিৰ্বাচনৰ ফলাফলক লৈ চক্ৰান্ত কৰাৰ অভিযোগত সম্প্ৰতি বিচাৰৰ সন্মুখীন হোৱা ব্ৰাজিলৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি জাইৰ বলছোনাৰোৰ বিৰুদ্ধেও মইমতালিৰ অভিযোগ উত্থাপন কৰে। ব্ৰাজিলৰ সাৰ্বভৌমত্বৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতি লুলা দা চিলভাই কয় যে তেওঁৰ দেশে কাৰো পৰা কোনোধৰণৰ হস্তক্ষেপক প্ৰশ্ৰয় নিদিয়ে। তেওঁ লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে বেআইনী শাসন ব্যৱস্থাৰ চক্ৰান্তত জড়িত থকাসকলৰ বিৰুদ্ধে চলি থকা আইনগত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ব্ৰাজিলৰ নিজস্ব বিষয় আৰু ইয়াত বহিঃশক্তিৰ হস্তক্ষেপ মানি লোৱা নহয়। ডিজিটেল মঞ্চৰ প্ৰসংগত ৰাষ্ট্ৰপতি দা চিলভাই কয় যে দেশীয়ই হওক অথবা বিদেশীয়ে হওক, যিকোনো কোম্পানীয়ে ব্ৰাজিলত কাম কৰিবলৈ হলে দেশখনৰ আইন মানি চলিব লাগিব। দেশখনৰ সৈতে আমেৰিকাৰ বাণিজ্যিক লেনদেনত ঘাটি হোৱাৰ দাবীক অযুক্তিকৰ আখ্যা দি ব্ৰাজিলৰ ক্ষেত্ৰত কোনোধৰণৰ একপক্ষীয় কৰ বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে দেশখনৰ সংশ্লিষ্ট অৰ্থনৈতিক আইনৰ অধীনত ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে। দিল্লী NRCত আজি পুৱা ৰিখটাৰ স্কেলত 4.4 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাষ্ট্ৰীয় ভূকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে হাৰিয়ানাৰ ঝাজৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। খেলৰ বাতৰি। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত শৃংখলাৰ তৃতীয়খন টেষ্ট আজি লৰ্ডছত আৰম্ভ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত আৰম্ভ হ'ব। এণ্ডাৰছন টেণ্ডুলকাৰ শৃংখলাত ভাৰত আৰু ইংলেণ্ড উভয়ে এখনকৈ টেষ্ট মেচত জয়লাভ কৰিছে। তৃতীয় টেষ্টত ভাৰতৰ বেগী বলাৰ জছপ্ৰীত বুমৰাৰ প্ৰত্যাৱৰ্তন ঘটাৰ সম্ভাৱনা আছে। দ্বিতীয় টেষ্টত খেলা ভাৰতীয় বলাৰ প্ৰসিদ্ধ কৃষ্ণা দলৰ পৰা বাদ পৰাৰ সম্ভাৱনা আছে। খেলৰ পূৰ্বে লণ্ডনত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উপ অধিনায়ক ঋষভ পণ্টে কয় যে ইংলেণ্ডৰ বেগী বলাৰ জফ্ৰা আৰ্চাৰৰ কেইবাবছৰো বিৰতিৰ পাছত পুনৰ টেষ্টলৈ প্ৰত্যাৱৰ্তন ঘটাৰ পৰিপ্ৰেক্ষিতত তৃতীয়খন টেষ্ট অধিক আকৰ্ষণীয় হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 5খন দেশ ভ্ৰমণৰ কাৰ্যসূচী সামৰি আজি নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাঞ্চিত হ'বলগীয়া 27সংখ্যক পূব মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বেংক ব্যৱস্থাৰ বহিৰ্ভূত বিত্তীয় কোম্পানীৰ পৰা ঋণ আদায় কৰাৰ প্ৰক্ৰিয়া নিকা, সহানুভূতিপূৰ্ণ আৰু সন্মানজনক হ'ব লাগে বুলি উল্লেখ কৰিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত শৃংখলাৰ তৃতীয়খন টেষ্ট আজি লৰ্ডছত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।